এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ সন্দৰ্ভত কালি দিছপুৰত তৃতীয়খন বৈঠক সম্পন্ন, ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ, বিদ্যালয় শিক্ষা বিভাগৰ শৈক্ষিক বৰ্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ আলোচনা, গোৱাৰ পানাজীত চলি থকা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি ববিতা শৰ্মা পৰিচালিত ভূপেন্দা আনকাট ছবিখন প্ৰদৰ্শন, আৰু বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাৰ 6টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 247 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ। অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ সন্দৰ্ভত কালি দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ছয় নম্বৰ দফাকে ধৰি ৰূপায়ণ হবলৈ বাকী থকা কেইবাটাও দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ বাবে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত 3গৰাকী মন্ত্ৰী গোট আৰু আছুৰ 3জন নেতাক লৈ গঠিত উপ সমিতিয়ে মুখ্যমন্ত্ৰীক তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। উপ সমিতিয়ে প্ৰতিবেদনত ন্যায়াধীশগৰাকীৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিয়ে আগবঢ়োৱা তথা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কাৰ্যকৰী কৰিব পৰা পৰামৰ্শকেইটা নিৰ্ধাৰিত সময়ত কাৰ্যকৰী কৰাৰ বাবে ৰূপৰেখা যুগুত কৰি দিছে। উল্লেখযোগ্য যে বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দাখিল কৰা 67টা পৰামৰ্শৰ ভিতৰত 40টা ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰে। একেদৰে 15টা কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাৰে কাৰ্যকৰী কৰিবলগীয়া হ'ব। এই বৈঠকৰ পাছত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই এখন সংবাদমেলত কয় যে ৰাজ্য চৰকাৰে এই চুক্তি ৰূপায়ণৰ দিশত গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ ক্ষেত্ৰত এই বৈঠক বিশেষ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিব পাৰি। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শসমূহ কাৰ্যকৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু যোৱাবাৰৰ বাজেটত ইয়াৰ বাবে ধনো আবণ্টন দিয়া হৈছে।
ছয় নং দফা ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ যিবিলাক পৰামৰ্শ আছিল সেই পৰামৰ্শ সন্দৰ্ভত অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত তৃতীয়লানি আলোচনা খুব ভালকৈ অনুষ্ঠিত হৈ গ'ল। মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আমি যোৱা সময়ছোৱাত কেইবালানিও বৈঠকত মিলিত হ'লোঁ। কমিটিৰ ৰাজ্য চৰকাৰৰ হাততেই আছিল। লখিমপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকতে সিদ্ধান্ত ল'লে যে কেন্দ্ৰীয় চৰকাৰৰ পাৰ্ভিউত 15টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন আছে। টোটেল 67 আছিল আইডেণ্টিফাই কৰা হৈছিলে। তাৰ ভিতৰত 40 আছিল ৰাজ্য চৰকাৰে কৰিব পৰা আৰু 15টা আছিল কেন্দ্ৰীয় চৰকাৰৰ আৰু 12টা আছিল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰিব পৰা। সেই আটাইখিনি বিষয়ৰ ওপৰত 40টা প্লাছ আৰু 12টা যিখিনি প্ৰায় 52টা এইখিনিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতিয়া কেতিয়া কেনেকৈ কৰিব সেই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰিলে।
ইপিনে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ তথা সংবিধান সংশোধনৰ প্ৰয়োজন হোৱা পৰামৰ্শাৱলী কাৰ্যকৰীকৰণৰ বিষয়টো আলোচনা কৰাৰ বাবে অহা বছৰৰ 31 জানুৱাৰীৰ ভিতৰত সংগঠনটোৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে। ৰাজ্যত কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে 20 ডিচেম্বৰ পৰ্যন্ত ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাত থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। অসমৰ কোনো লোকৰ নাম বহিৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেওঁলোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে 3বাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূৰ্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ'ব। 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত কোনো লোকৰ কিবা ওজৰ আপত্তি থাকিলে সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহলে সেই অভিযোগ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বৰ্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে। 2021 চনত কোভিড মহামাৰীৰ সময়ত এপ্ৰিলৰ পৰা মাৰ্চলৈ প্ৰৱৰ্তন কৰা শৈক্ষিক বৰ্ষ সঘনাই বিঘ্নিত হোৱাক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে এই পদক্ষেপ লোৱা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে বিভিন্ন উৎসব, বান আৰু এপ্ৰিল মাহৰ প্ৰতিকূল বতৰৰ বাবে এইবাৰৰ শৈক্ষিক বৰ্ষত কেইবাখনো জিলাত শিক্ষা আৰু শিকন প্ৰক্ৰিয়া ব্যাহত হৈছে। ৰাজ্য চৰকাৰে পুৰণি শৈক্ষিক বৰ্ষ পুনৰ প্ৰৱৰ্তনৰ সম্ভাৱনাৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত তিনিজনীয়া সমিতি গঠন কৰিছে। সমিতিখনক প্ৰস্তাৱিত সাল সলনিৰ প্ৰভাৱৰ অধ্যয়নৰ লগতে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সমিতিখনক চূড়ান্ত প্ৰতিবেদন দাখিলৰ পূৰ্বে ছাত্ৰ সংগঠন, শিক্ষক সংস্থা আৰু বিদ্যালয় কৰ্তৃপক্ষসমূহৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে। ইতিমধ্যে বিদ্যালয় শিক্ষা বিভাগৰ সচিব তথা শৈক্ষিক দিনপঞ্জী পৰিৱৰ্তন সমিতিৰ অধ্যক্ষ কৃষ্ণা বৰুৱাই বিষয়টো সন্দৰ্ভত ইতিমধ্যে প্ৰাথমিক শিক্ষক সন্মিলনীকে ধৰি সংশ্লিষ্টসকললৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে তেওঁলোকক বিষয়টো সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ কোৱা হৈছে। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফফিত আজি ববিতা শৰ্মা পৰিচালিত ভূপেন্দা আনকাট ছবিখন প্ৰদৰ্শন কৰা হ'ব। চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্ৰসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হয়। গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
গোৱাত হৈ থকা 56 সংখ্যক ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত আজি সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই ববিতা শৰ্মা পৰিচালিত ভূপেন্দা আনকাট ছবিখন প্ৰদৰ্শন কৰা হ'ব। কালি দ্বিতীয় দিনা দুখন গুৰুত্বপূৰ্ণ ছবি প্ৰদৰ্শন কৰা হয়। এইবাৰৰ ভেনিচ চলচ্চিত্ৰ উৎসৱৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰা আমেৰিকান পৰিচালক জিম জাৰমুছ পৰিচালিত ফাদাৰ মাদাৰ ব্ৰাদাৰ ছিষ্টাৰ ছবিখন পুৱাৰ ভাগত প্ৰদৰ্শন কৰা হয়। এই ছবিখনত তিনিটা কাহিনীৰ যোগেদি বৰ্তমান আমাৰ সমাজত পৰিয়ালৰ মাজত যি ধৰণৰ সম্পৰ্ক তাৰ বিশ্লেষণ খুব সুন্দৰকে দাঙি ধৰা হৈছে। দ্বিতীয় ছবিখন আছিল এইবাৰৰ কান চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ ছবিৰ পাম ডিঅ'ৰ বঁটা লাভ কৰা ইৰানৰ পৰিচালক জাফৰ পানাহি পৰিচালিত ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট। এই ছবিখনত এটা দুৰ্ঘটনাৰ জৰিয়তে ইৰানৰ বিপ্লৱৰ সময়ত সাধাৰণ মানুহ নিপীড়িত হৈছিল তাৰ এক সুন্দৰ ছবি পৰিচালক পানাহিয়ে দাঙি ধৰিছে। এইবাৰৰ আন্তৰ্জাতিক প্ৰতিযোগিতা শাখাত মুঠ 13খন ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ভাৰতৰ হৈ 3খন ছবি আছে। মালায়ালম ভাষাৰ ছবি এ শ্বৰ্ট ট্ৰিপ, তামিল ভাষাৰ ছবি আমৰণ আৰু মাৰাঠী ভাষাৰ ছবি গোন্ধাই। পৰিচালকৰ প্ৰথম ছবিৰ বঁটা এই শিতানত 7খন ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ভাৰতৰ 2খন ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ত্ৰিবেণী ৰায় পৰিচালিত অলপতে বুছান চলচ্চিত্ৰ মহোৎসৱত পুৰস্কৃত নেপালী ভাষাৰ ছবি দ্য শ্বেপ অৱ মোমো আৰু মাৰাঠী ভাষাৰ ছবি নাও ডোণ্ট ষ্টপ। আনহাতে ইউনেস্কো গান্ধী বঁটা যি প্ৰতি বছৰে দিয়া হয় ইয়াত মুঠ 9খন ছবিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে 3খন ভাৰতৰ ছবি। হিন্দী ভাষাৰ ছবি অনুপম খেৰ পৰিচালিত তানভি দ্য গ্ৰেট, ব্ৰজ ভাষাৰ ছবি বিমুখ আৰু উৰ্দু ভাষাৰ ছবি হোৱাইট স্ন'। আৰু এইবোৰ ভাৰতীয় পেনোৰামাটো প্ৰদৰ্শন কৰাৰ লগতে এই উৎসৱৰ কাৰণে বিশেষভাৱে প্ৰদৰ্শন কৰা হৈছে। এইবাৰৰ যি আন্তৰ্জাতিক প্ৰতিযোগিতা তাৰ যি নিৰ্বাচক মণ্ডলীৰ সদস্য তাৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছে বিখ্যাত পৰিচালক ৰাকেশ ওম প্ৰকাশ মেহৰাই আৰু তেওঁৰ সৈতে পৃথিৱীৰ বিভিন্ন দেশৰ 4গৰাকী সহযোগী আছে।
উল্লেখযোগ্য যে এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্ৰ প্ৰেমীসকলৰ আগমন হৈছে। এইবাৰৰ মহোৎসৱক জাপানক বিশেষ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে মৰ্যাদা দিয়া হৈছে। তদুপৰি স্পেইনক সহযোগী ৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক মূল আকৰ্ষণ হিচাপে ৰখা হৈছে। সাম্প্ৰতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰাৰ সৃষ্টি হৈছে নেকি এই বিষয়ত কালি আকাশবাণী গুৱাহাটীয়ে এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰে। অনুষ্ঠানত অংশ লৈ অধিবক্তা তথা সমাজকৰ্মী কৈলাশ চন্দ্ৰ শৰ্মাই অসম লোকসেৱা আয়োগে প্ৰশাসনীয় পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ তথ্য সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লোৱা পদক্ষেপ সন্দৰ্ভত এইদৰে কয়।
আমাৰ হাতত সঠিক পৰিসংখ্যা নাই যদিও এনেই দেখা গৈছে যে অলপ কমা যেন লাগিছে। আমি 2023 চনৰ APSCৰ যিটো পৰীক্ষা আছিল তাত কিমানজন মাতৃভাষাৰ ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছিল সেই সম্পৰ্কে আমি এখন RTI কৰিছিলোঁ। RTIখনত APSCয়ে প্ৰথমতে আমাক সেইটো নিদিলে, দিব নোৱাৰোঁ বুলি কৈছে আৰু দিব নোৱাৰাৰ সম্পৰ্কত তেওঁলোকে দুটামান জাজমেণ্টো আমাক দেখুৱাইছে, চাৰ্কুলাৰ দেখুৱাইছে।
জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই প্ৰশাসনীয় পদত মাতৃভাষা বা আঞ্চলিক ভাষাৰ গুৰুত্ব সম্পৰ্কে অনুষ্ঠানটোত আলোকপাত কৰে।
বাহিৰৰ ব্যক্তিয়ে অসমীয়া ভাষাটো ক'ব নাজানে তেতিয়া বেলেগ কথা আছে। যদি আমাৰ কোনোবা এজন মানুহে, এজন আমিয়ে হওক বা আমাৰ সাধাৰণ এজন মানুহে যদি এখন অসমীয়াত দৰখাস্ত দিলে তেওঁ বুজি নাপায় তেতিয়া সেই মানুহজনো খুব ইনফিৰিয়ৰ সমস্যাত ভোগে যিজন মানুহে দিয়ে। নিজৰ ঠাইখিনি। মই বিচাৰোঁ যে গুজৰাটত গুজৰাটী ভাষাটো খুব জপ্তপাই থাকক, মহাৰাষ্ট্ৰত মাৰাঠী ভাষাটো থাকক, তামিলনাডুত তামিল থাকক, গোটেইবোৰ মিলি এখন ফুলনিটো। গতিকে ভাষাটো মোৰ ভাষাটো মোৰ ৰাজ্যত যদি নাথাকো থাকিব।
এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ উজ জামানে মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে এইদৰে কয়।
কিন্তু যি মানুহে ছাত্ৰ ছাত্ৰীয়ে অসমীয়াটো ভালকৈ নাজানে, সি অন্য ভাষাও ট্ৰান্সলেট কৰিব নোৱাৰিব। আৰু আমি তেতিয়া কৰি থাকোঁতে চাকৰি কৰি তেনেকুৱা বহুত ল'ৰা পাইছোঁ, কিন্তু তেওঁলোকক মই যেতিয়া ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে অসমীয়া, তেনেকুৱা মানুহক বৰ ফেভাৰ কৰা নাছিলোঁ নিজৰ পৰাই যে তোমাৰ অসমীয়াটো ভালকৈ শিকিবা। কাৰণ অসমীয়া নিজৰ ভাষাটো যদি শুদ্ধভাৱে বুজিব নোৱাৰে, শুদ্ধভাৱে ভাবিব নোৱাৰে, শুদ্ধভাৱে উচ্চাৰণ কৰিব নোৱাৰে, তেতিয়া তেওঁলোকৰ বেলেগ ভাষালৈ কেনেকৈ যাব পাৰিব।
দৃষ্টিপাত অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটীৰ নৰকাহুৰ পাহাৰত থকা মহাবাহু শাখাৰ 110 কিলোৱাট শক্তিসম্পন্ন FM ট্ৰান্সমিটাৰটো জৰুৰী মেৰামতিৰ বাবে আজি তৃতীয় দিনৰ বাবে বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে এটা 100 ৱাট শক্তিৰ ট্ৰান্সমিটাৰেৰে FM মোডত অনুষ্ঠানসমূহ প্ৰচাৰ কৰি থকা হৈছে। মহাবাহু শাখাৰ অনুষ্ঠান প্ৰচাৰণৰ কাৰিকৰী মান নিম্নগামী হোৱাৰ বাবে আমি দুঃখিত। ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আৰ্হিত ল'ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি মহিলা উদ্যমিতা আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ অভয়পুৰী বিধানসভা সমষ্টিৰ 23,949 গৰাকী হিতাধিকাৰীলৈ 10,000 টকাকৈ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা লাখপতি বাইদেউ অৰুণোদয়ৰ দৰে আঁচনিসমূহৰ সুফল স্বৰূপে বৰ্তমান সমাজত মহিলাৰ সন্মান বৃদ্ধি পাইছে। বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাই কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 247 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰে। আলহী দলটোৱে আমালৈ বাতৰি অহাৰ পৰলৈকে নতুনকৈ 1টা উইকেট নেহেৰুৱাকৈ 1 ৰাণ যোগ কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ আফ্ৰিকাৰ হৈ এছ মুথুস্বামীয়ে 26 আৰু কে ভেৰেইনে 1 ৰাণ কৰি খেলি আছে। ভাৰতৰ কুলদীপ যাদৱে 3টা আৰু জছপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু ৰবীন্দ্ৰ জাদেজাই 1টাকৈ উইকেট লাভ কৰিছে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ স্থানত ঋষভ পণ্টে এই খেলখনত দলক নেতৃত্ব দিছে। দক্ষিণ আফ্ৰিকা সম্প্ৰতি এই দুখনীয়া শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ, অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণত এখোজ, টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত বৰ্ষাপাৰা আদি বাতৰি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। বিশ্বজোৰা উন্নয়নৰ পক্ষত আগবাঢ়ি আহিবলৈ দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহান জনোৱাৰ বাতৰি অসমীয়া প্ৰতিদিনকে ধৰি আটাইবোৰ কাকতে প্ৰকাশ কৰিছে। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত আছু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদিৰ লগতে আটাইবোৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। জানুৱাৰীত ত্ৰিপাক্ষিক বৈঠক শিৰোনামেৰে আমাৰ অসম কাকতে এই একেটা বাতৰি বিস্তৃতভাৱে প্ৰকাশ কৰিছে। 2026 চনত খিলঞ্জীয়া অসমীয়া আৰু পূৰ্ববংগীয় মুছলমানৰ মাজত যুঁজ হ'ব বুলি ৰাজ্যিক বিজেপিৰ এটা ঘোষণাৰে নিয়মীয়া বাৰ্তা কাকতে বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে নৱনিযুক্ত শিক্ষকৰ যোগদানৰ পূৰ্বে জিলাই জিলাই দালাল ৰাজ গঢ়ি উঠা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অৱসৰপ্ৰাপ্ত শীৰ্ষ প্ৰশাসনিক বিষয়া হিতেশ দেৱশৰ্মাই সাংবাদিক ৰাণা ডেকাক ভাবুকি দিয়া সন্দৰ্ভত এটা বাতৰি প্ৰকাশ কৰিছে। তদন্তৰ খাতিৰত SIT-য়ে জুবিন গাৰ্গৰ বাসগৃহৰ পৰা শিল্পীগৰাকীয়ে দুমাহ পূৰ্বে ছিংগাপুৰলৈ লগত লৈ যোৱা 2টা বেগ জব্দ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 18 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণ সন্দৰ্ভত কালি দিছপুৰত তৃতীয়খন বৈঠক সম্পন্ন। ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ। বিদ্যালয় শিক্ষা বিভাগৰ শৈক্ষিক বৰ্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ আলোচনা। গোৱাৰ পানাজীত চলি থকা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি ববিতা শৰ্মা পৰিচালিত ভূপেন্দা আনকাট ছবিখন প্ৰদৰ্শন। আৰু বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাৰ 6টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 247 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।